Ella a Cajpaní. বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাহলগামৰ আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি আজি মন কী বাত অনুষ্ঠানত দৃঢ়তাৰে প্ৰকাশ কৰে। ম্যানমাৰৰ ভূমিকম্পৰ সময়ত ভাৰতে অপাৰেচন ব্ৰহ্মৰ জৰিয়তে দেশখনলৈ সাহায্য সামগ্ৰী পঠিওৱাৰ লগতে উদ্ধাৰ অভিযানতো অংশগ্ৰহণ কৰিছে। ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ডঃ কে কস্তুৰীৰংগনৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে প্ৰকাশ কৰে। বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি নতুন দিল্লীত উপস্থিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ আৰু দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দৃঢ়তাৰে কয়। আজি দিনৰ 11 বজাত প্ৰচাৰ হোৱা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত মাহৰ 22 তাৰিখে জম্মু কাশ্মীৰৰ পেহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয়। তেওঁ কয় যে এই আক্ৰমণৰ দ্বাৰা আক্ৰমণকাৰীসকলে কাপুৰুষালীৰ পৰিচয় দিছে। কাশ্মীৰ উপত্যকাত শান্তি ঘূৰি অহা, দেশত গণতন্ত্ৰ শক্তিশালী হোৱা আৰু কাশ্মীৰৰ ভূমিত পৰ্যটক বৃদ্ধি হোৱা কথাত ভাৰত তথা কাশ্মীৰৰ শত্ৰুসকল আনন্দিত হোৱা নাছিল বুলি শ্ৰীমোদীয়ে অভিযোগ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ মূল পৰিকল্পনাকাৰীসকলে কাশ্মীৰক পুনৰ ধবংসৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। শ্ৰীমোদীয়ে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ জনতা এক হোৱাৰ লগতে বিশ্বৰ 140খন দেশে ভাৰতৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাটোৱে এটা ডাঙৰ শক্তি বুলি অভিহিত কৰে। তেওঁ কয় যে দেশৰ জনসাধাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেমুখে যুঁজ দিবলৈ সংকল্প লোৱাটোৱে এই একতাৰ ভেটি। যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ এই সংকল্প আৰু অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰি কয় যে প্ৰবল ইচ্ছাশক্তিয়েহে এটা জাতি হিচাপে একতাৰ প্ৰদৰ্শন কৰিব পাৰে। দুদিন পূৰ্বে দেহাৱসান ঘটা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ডঃ কে কস্তুৰীৰংগনৰ স্মৃতি সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে এগৰাকী মহান বিজ্ঞানীক হেৰুৱালে। বিজ্ঞান, শিক্ষা আৰু ভাৰতীয় মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত দেশক প্ৰয়াত কস্তুৰীৰংগনে উচ্চতাৰ শিখৰলৈ লৈ যোৱা বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই এপ্ৰিল মাহতে ভাৰতে আৰ্যভট্ট উপগ্ৰহ উৎক্ষেপণ কৰাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আনন্দ প্ৰকাশ কৰে। 50 বছৰ পূৰ্বে প্ৰযুক্তি আৰু আধুনিক সমলৰ যথেষ্ট উৎস নথকা স্বত্তেও বিজ্ঞানীসকলে আন্তৰিক প্ৰয়াসেৰে মহাকাশ যাত্ৰা আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল। অগ্ৰজসকলৰ এই প্ৰয়াসৰ ফলতে ভাৰতে বিশ্ব মহাকাশ শক্তিৰ ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতে 104টা উপগ্ৰহ উৎক্ষেপণ কৰাটো তেওঁ গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ। ভাৰতে মহাকাশ খণ্ডক ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰি দিছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত মহাকাশ ষ্টাৰ্টআপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। 10 বছৰ পূৰ্বে মহাকাশ বিষয়ত কাম কাজ কৰাৰ ক্ষেত্ৰত মাত্ৰ এটাহে কোম্পানী আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে দেশত এই বিষয়ত কাম কৰি থকা কোম্পানীৰ সংখ্যা বৰ্তমান 325লৈ বৃদ্ধি পাইছে। ভাৰতে গগনযান, স্পাডেক্স আৰু চন্দ্ৰযান 4 আদিৰ দৰে বহু গুৰুত্বপূৰ্ণ অভিযানৰ প্ৰস্তুতিত ব্যস্ত থকা বুলিও তেওঁ উল্লেখ কৰে। বিগত মাহত ম্যানমাৰত হোৱা বিধ্বংসী ভূমিকম্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰতে অপাৰেচন ব্ৰহ্মৰ জৰিয়তে তাৎক্ষণিকভাৱে দেশখনলৈ সাহায্য সামগ্ৰী পঠোৱাৰ লগতে উদ্ধাৰ অভিযানতো সহায় কৰিছে। তেওঁ কয় যে ভাৰতে চুবুৰীয়া দেশ হিচাপে ম্যানমাৰলৈ এই সহায়ৰ হাত আগবঢ়াইছিল। ম্যানমাৰৰ সাহায্যৰ বাবে যোৱা ভাৰতৰ দলটোৱে তাত এখন চিকিৎসালয় স্থাপন কৰাৰ লগতে অভিযন্তাৰ এটা দলে ভূমিকম্পৰ ফলত দেশখনৰ গুৰুত্বপূৰ্ণ ভৱন আৰু আন্তঃগাঁথনিৰ ক্ষতি সম্পৰ্কে মূল্যায়ন কৰিছিল। ম্যানমাৰৰ বিপদৰ সেই সময়ছোৱাত ভাৰতীয় দলটোৱে ব্লেংকেট, টেণ্ট, শ্লিপিং বেগ, দৰৱ আৰু অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰিছিল। এই সময়ছোৱাত সাহস, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ অনেক হৃদয়স্পৰ্শী দৃষ্টান্ত পোহৰলৈ আহিছিল বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। ধ্বংসাৱশেষৰ মাজত 18 ঘণ্টা আবদ্ধ হৈ থকা 70 বছৰ ঊৰ্ধৰ এগৰাকী মহিলাক ভাৰতীয় উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ কৰি তেওঁক প্ৰয়োজনীয় চিকিৎসা সাহায্য আগবঢ়াইছিল। অপাৰেচন ব্ৰহ্মৰ অধীনত অংশ লোৱা ভাৰতীয় দলটোৰ সদস্যসকলক লৈ সমগ্ৰ দেশে গৌৰৱ কৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। আজি মন কী বাতৰ 121 সংখ্যক খণ্ডত শ্ৰীমোদীয়ে ইথিঅপিয়া আৰু আফ্ৰিকাত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ শলাগ লৈ কয় যে তেওঁলোকে জন্মৰে পৰা হাওঁফাওঁৰ সমস্যাত ভোগা শিশুসকলক ভাৰতলৈ চিকিৎসাৰ বাবে পঠিয়াইছে। এনে বহু শিশুক ভাৰতীয় মূলৰ বহু পৰিয়ালে আৰ্থিকভাৱেও সহায় আগবঢ়াইছে। ইথিঅপিয়াত বাস কৰা ভাৰতীয় লোকৰ এই পৰোপকাৰী কাৰ্যৰ শ্ৰীমোদীয়ে শলাগ লয়। ভাৰতৰ চিকিৎসা সা সুবিধা ক্ৰমান্বয়ে উন্নত হৈছে বুলি প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ দ্বাৰা বিশ্বৰ আন আন দেশৰ নাগৰিকসকলো উপকৃত হৈছে। কিছুদিন পূৰ্বে ভাৰতে আফগানিস্তানৰ লোকসকললৈ বৃহৎ পৰিমাণৰ ভেকচিন পঠিওৱাৰ কথা উল্লেখ কৰি কয় যে এই সপ্তাহতে ভাৰতে নেপালৰ অনুৰোধত দেশখনলৈ যথেষ্ট পৰিমাণৰ ভেকচিন পঠিয়াইছে। এই দৰৱে ৰক্তহীনতা ৰোগত ভুগি থকা ৰোগীসকলক সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দুৰ্যোগ ব্যৱস্থাপনা বিষয়ত শ্ৰীমোদীয়ে মত প্ৰকাশ কৰি কয় যে যিকোনো প্ৰাকৃতিক দুৰ্যোগত সজাগতা অতি গুৰুত্বপূৰ্ণ। বান, ধুমুহা, ভূমিস্খলন, ছুনামি, বনজুই আদি যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সহায় হোৱাকৈ ছাচেট এপ মুকলি কৰাৰ কথাও শ্ৰীমোদীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত উপলব্ধ এই এপটোৰ জৰিয়তে আঞ্চলিক ভাষাসমূহতো বিভিন্ন তথ্য লাভ কৰা সম্ভৱ হৈছে। শ্ৰীমোদীয়ে এই এপৰ সুবিধা গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত তেওঁলোকৰ নিজৰ অভিজ্ঞতাসমূহো ভাগ বতৰা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ছত্তীশগড়ৰ দান্তেৱাড়াৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পূৰ্বে দান্তেৱাড়া হিংসাত্মক ঘটনা আৰু অস্থিৰ পৰিৱেশৰ বাবে জনাজাত আছিল, কিন্তু বৰ্তমান এই বিজ্ঞান কেন্দ্ৰই অঞ্চলটোৰ শিশুসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকলৰ মনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কিছুদিন পূৰ্বে গুজৰাট ছায়েন্স চিটিত ছায়েন্স গেলেৰী উদ্বোধন কৰাৰ বিষয়ে শ্ৰীমোদীয়ে মন কী বাতত উল্লেখ কৰি কয় যে এই ছায়েন্স গেলেৰীক লৈ শিশুসকল উৎফুল্লিত হৈ পৰিছে। মাতৃৰ নামত এটা গছপুলি ৰোপণ অভিযানৰ বিষয়ে শ্ৰীমোদীয়ে মন কী বাতৰ এই খণ্ডটিত উল্লেখ কৰে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ এই অভিযানত এবছৰ সম্পূৰ্ণ হ'ব। এই অভিযানৰ অধীনত 140 কোটিতকৈও অধিক গছপুলি ৰোৱা হৈছে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে। তামিলনাডুৰ কফি খেতিৰ বিষয়ে প্ৰকাশ কৰি শ্ৰীমোদীয়ে কডাই কানালত ৰোপণ কৰা লিচু গছৰ কথাও উল্লেখ কৰে। এই গছসমূহে বৰ্তমান ফল দিবলৈ ধৰিছে বুলি তেওঁ কয়। আজিৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহ, গান্ধীজীৰ দাণ্ডী যাত্ৰা আৰু পঞ্জাৱৰ জালিয়নৱালাবাগৰ গণহত্যা এপ্ৰিল মাহতে হৈছিল বুলি উল্লেখ কৰে। কৰ্ণাটকৰ আপেল খেতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে কয় যে এই আপেলৰ বিক্ৰীৰ জৰিয়তে খেতিয়কে যথেষ্ট অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থ হ'ব। হিমাচলৰ কিন্নুৰৰ আৰু ৱাইনাডৰ কেশৰ খেতিৰ বিষয়েও শ্ৰীমোদীয়ে মন কী বাতত উল্লেখ কৰে। স্বাধীনতা সংগ্ৰামী বীৰ বাবু কোঁৱৰ সিঙৰ কথা সোঁৱৰি আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে এইসকল স্বাধীনতা সংগ্ৰামীৰ জীৱন আৰু ত্যাগে দেশবাসীক প্ৰেৰণা যোগাই আহিছে। প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ এপতো প্ৰচাৰ হৈছে। আকাশবাণী গুৱাহাটীয়ে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত উপস্থিত হৈছে। ৰোমৰ ছান্টা মাৰিয়া মেগিগোৰ বেচিলিকাত কালি ৰাষ্ট্ৰপতিগৰাকীয়ে পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান, গোৱা বিধানসভাৰ উপাধ্যক্ষ জেশুৱা ডে চুজা উপস্থিত থাকে। বিভিন্ন ৰীতি নীতিৰে সম্পন্ন হোৱা প্ৰায় দুঘণ্টাজোৰা এই শেষকৃত কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধানসহ 2.5 লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 21 এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে 22, 23 আৰু 24 এপ্ৰিলত 3 দিনীয়া ৰাষ্ট্ৰশোক পালন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত দিল্লীত হ'বলগীয়া আজিৰ 2খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে গাই গাই বাতৰি কেটি আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামৰ আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি আজি মন কী বাত অনুষ্ঠানত দৃঢ়তাৰে প্ৰকাশ কৰে। ম্যানমাৰৰ ভূমিকম্পৰ সময়ত ভাৰতে অপাৰেচন ব্ৰহ্মৰ জৰিয়তে দেশখনলৈ সাহায্য সামগ্ৰী পঠিওৱাৰ লগতে উদ্ধাৰ অভিযানতো অংশ লৈছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছে। ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ডঃ কে কস্তুৰীৰংগনৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য সম্পন্ন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি নতুন দিল্লীত উপস্থিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ আৰু দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পরবর্তী মুখ্য বাতৰি বিয়লি 3 বজাত।